এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি নাওবৈচা আৰু খুমটাইত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ। পুলিন পুথাক স্মৰণেৰে ৰাজ্যজুৰি টাই আহোমসকলৰ পৰম্পৰাগত উৎসৱ মেডাম মেফি পালন। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কাইলৈ লোকসভাত 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন। বেংগালুৰুত অসমৰ 4 যুৱকৰ ৰহস্যজনক মৃত্যু আৰু কেৰালাৰ তিৰুৱনন্তপুৰমত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5 টি20 ক্ৰিকেট শৃংখলাৰ আজি অন্তিমখন খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নাওবৈচা বিধানসভা সমষ্টিৰ 31,124 গৰাকী মহিলাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাকৈ চেক বিতৰণ কৰে। পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে খুমটাই বিধানসভা সমষ্টিটো 30,957 গৰাকী আত্মসহায়ক গোটৰ সদস্যৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাকৈ চেক বিতৰণ কৰে। নৰাগাঁও খেলপথাৰত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৰাগাঁও মিনি ষ্টেডিয়াম মুকলি কৰে। 14 বিঘা ভূমিত নিৰ্মাণ কৰা এই ষ্টেডিয়ামখনত ছুইমিং পুল, ইনডোৰ ষ্টেডিয়াম, বেডমিণ্টন কোৰ্ট, শ্বুটিং, টেবুল টেনিছ কক্ষ আৰু ব্যায়ামাগাৰৰ সুবিধা আছে। পুলিন পুথাওসকলৰ উপাসনা আৰু স্মৃতিতৰ্পণেৰে আজি ৰাজ্যজুৰি টাই আহোমসকলৰ পৰম্পৰাগত ধৰ্মীয় আৰু সামাজিক উৎসৱ মেডাম মেফি পালন কৰা হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত লখিমপুৰ জিলা প্ৰশাসন আৰু লখিমপুৰ টাই সাংস্কৃতিক বিকাশ আৰু গৱেষণা কেন্দ্ৰৰ সহযোগত আজি উত্তৰ লখিমপুৰৰ ত্যাগক্ষেত্ৰত মেডাম মেফি কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হয়। এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ দিয়ে।
গৱেষণা কেন্দ্ৰৰ সহযোগত কেন্দ্ৰীয়ভাৱে ৰাজ্যিক ভিত্তিত অসম চৰকাৰে আজি আহোম সমাজৰ এক আধ্যাত্মিক পৰম্পৰা মেডাম মেফি এই ত্যাগক্ষেত্ৰত আয়োজন কৰিছে। আজিৰ এই অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী পৰম শ্ৰদ্ধাৰ ৰাইজক অসম চৰকাৰৰ হৈ মই আন্তৰিকতাৰে শ্ৰদ্ধা আৰু সম্ভাষণ জ্ঞাপন কৰিছো। আজিৰ এই পবিত্ৰ ক্ষণত মই আমাৰ উপৰি পুৰুষসকলক শ্ৰদ্ধা নিবেদন কৰিছো। তেখেতসকলৰ আশীৰ্বাদেৰে যাতে আজিৰ পুৰুষে অনাগত দিনত সুখ শান্তি সম্প্ৰীতিৰে জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ কাৰণে আশীৰ্বাদ কামনা কৰিছো।
শিৱসাগৰ জিলাত বৃহত্তৰ ৰংপুৰ মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত আৰু আটাচু জিলা সমিতিৰ সহযোগত কালিৰে পৰা মেডাম মেফি অনুষ্ঠিত হৈছে। প্ৰতি বছৰে মেডাম মেফিৰ সৈতে সংগতি ৰাখি আয়োজন কৰি অহা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথনৰ পৰিৱৰ্তে এইবাৰ শিৱসাগৰৰ বৰপুখুৰী পাৰত ৰাজ্যিক ভিত্তিত হেৰিটেজ ৰাণৰ আয়োজন কৰা হয়। পুৰুষ আৰু মহিলাৰ 3টা শাখাত কাইলৈ হ'বলগীয়া এই প্ৰতিযোগিতাত বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। ধেমাজি জিলাৰ হাবুঙত যোৱা বৃহস্পতিবাৰৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মেডাম মেফি অনুষ্ঠিত হৈছে। ইয়াৰ লগত সংগতি ৰাখি গ্ৰন্থমেলা, বাণিজ্য মেলা, ফুটবল, কুইজ আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজি মেডাম মেফিৰ মুকলি সভাত ইতিহাসবিদ নগেন হাজৰিকা আৰু সাহিত্যিক সাংবাদিক উমেশ চেতিয়াক 2025-26 বৰ্ষৰ হাবুং বঁটা আগবঢ়োৱা হয়। গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইতো পৰম্পৰাগত ৰীতি নীতিৰে আজি মেডাম মেফি উদযাপন কৰা হয়। বৃহত্তৰ গুৱাহাটী কেন্দ্ৰীয় মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত নদবমাৰ চুকাফানগৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত মেডাম মেফিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানতে স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ জনসাধাৰণে 600 বছৰ পূৰ্বে স্বৰ্গদেউ চাওলুং চুকাফাই নিৰ্মাণ কৰি থৈ যোৱা বৰ অসম বিচাৰে। মুখ্যমন্ত্ৰীয়ে চুকাফা নগৰৰ বিকাশৰ বাবে 2 কোটি টকা অনুদান ঘোষণা কৰে। অনুষ্ঠানৰ অংশ হিচাপে মুকলি সভাৰ লগতে পৰম্পৰাগত বানফি পূজাৰো আয়োজন কৰা হয়। মুকলি সভাত মুং খাম নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়েও পূৰ্বপুৰুষসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 600 বছৰীয়া আহোম ৰাজত্বৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাৰ অনবদ্য বৰঙণিৰ বিষয়ে উল্লেখ কৰি সাংসদ শ্ৰীগগৈয়ে এইদৰে কয়।
আমি প্ৰাৰ্থনা আগবঢ়াইছো যে যিদৰে 600 বছৰ আহোম ৰাজত্বৰ দিনত এটা সবল, শক্তিশালী, সমৃদ্ধিশালী, প্ৰগতিশীল অসম সেই সময়ত গঢ় দিবলৈ সক্ষম হ'ল, পুনৰবাৰ আমি একত্ৰিত হৈ এই আধুনিক যুগত নতুন বৰ অসম আমি গঢ় দিবলৈ আমি আগবাঢ়ি যাম, য'ত আমি পুনৰবাৰ নিজৰ পৰম্পৰা, নিজৰ মূল্য ধৰি ৰাখি আমি আধুনিক পথেৰে আমি আগবাঢ়ি যাম আৰু উৎপাদনশীল, প্ৰগতিশীল, সমৃদ্ধিশীল এখন নতুন বৰ অসম আমি গঢ় দিবলৈ আমি সামূহিক দায়িত্ব আমি ল'ম। আৰু আশা কৰোঁ যে আজিৰ তাৰিখত যিসকলে মনৰ কিবা এটা আশা লৈ পূৰ্বপুৰুষসকলক প্ৰাৰ্থনা আগবঢ়াইছে, সকলোৰে প্ৰাৰ্থনাবোৰ পূৰণ হওক, সমস্যাৰ পৰা তেওঁলোকে আঁতৰত থাকক আৰু যিসকলৰ জীৱনত আজিৰ তাৰিখত কিবা এটা বেয়া সময় ঘটিছে তেওঁলোকে বেয়া সময়টো পাৰ কৰিবলৈ সাহস লাভ কৰক।
গুৱাহাটী বিশ্ববিদ্যালয়ত টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগতো আজি মেডাম মেফি পালন কৰা হয়। এই কাৰ্যসূচীত মহানগৰীৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ত টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰত পুৱাৰে পৰা বিস্তৃত কাৰ্যসূচীৰে মেডাম মেফি পালন কৰা হয়। মৈদাম তৰ্পণৰ লগতে এই কাৰ্যসূচীত ফুৰালং আৰু বানফি পূজা কৰা হয়। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতিপ্ৰাপ্ত চৰাইদেউ মৈদাম প্ৰাংগণতো আজি আধ্যামিক ৰীতি নীতিৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত মেডাম মেফি পালন কৰা হয়। এই অনুষ্ঠানত দেশী বিদেশী পৰ্যটকে অংশগ্ৰহণ কৰে। গোলাঘাটতো কাকডোঙাৰ চাবুক ধৰাত কেন্দ্ৰীয়ভাৱে মেডাম মেফি পালন কৰা হয়। ইয়াৰ লগতে মেৰাপানী, বোকাখাট, খুমটাই আদিকে ধৰি কেইবাটাও স্থানত মেডাম মেফিৰ আয়োজন কৰা হয়। যোৰহাটতো চুকাফা ক্ষেত্ৰত মেডাম মেফি ধৰ্মীয় কাৰ্যসূচীৰে পৰম্পৰা অনুযায়ী পালন কৰা হয়। দিছপুৰৰ ডঃ আৰ পি ৰোডত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা যুঁজাৰু ছবিলাল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, দিছপুৰৰ বিধায়ক অতুল বৰা, সাংসদ বিজুলী কলিতা মেধি আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা উপস্থিত থাকে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰথমগৰাকী সভাপতি ছবিলাল উপাধ্যায়ে স্বাধীনতা আন্দোলনত বিশেষ ভূমিকা পালন কৰিছিল। অসমত অসহযোগ আন্দোলনক সক্ৰিয়ভাৱে নেতৃত্ব দিয়াৰ বাবে তেওঁ প্ৰায় ছমাহ কাৰাগাৰত থাকিবলগীয়া হৈছিল। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈ লোকসভাত 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। বাজেট উত্থাপন কৰাৰ পাছত ইয়াৰ প্ৰতিলিপি ৰাজ্যসভাত দাখিল কৰা হ'ব। শ্ৰীমতী সীতাৰমণে এইবাৰকে ধৰি একেৰাহে নৱমবাৰৰ বাবে বাজেট দাখিল কৰিব। সংসদত বাজেট ভাষণ সম্পূৰ্ণ হোৱাৰ পাছত বাজেট নথি মোবাইল এপ আৰু ৱেবছাইটত উপলভ্য হ'ব। বাজেট দাখিলৰ পাছত শ্ৰীমতী সীতাৰমণে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 30 গৰাকী শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে বাজেট প্ৰস্তুতৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে অৰ্থনীতিবিদ, শ্ৰমিক সংঘ, শিক্ষা আৰু স্বাস্থ্য, বাণিজ্য আৰু সেৱা, উদ্যোগ, বিত্ত, মূলধনী বজাৰ, অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ বিশেষজ্ঞ আৰু প্ৰতিনিধিকে ধৰি বিভিন্ন অংশীদাৰসকলৰ সৈতে প্ৰাক বাজেট পৰামৰ্শ বৈঠকত মিলিত হৈছিল আৰু তেওঁলোকৰ মতামত গ্ৰহণ কৰিছিল। এইবাৰৰ কেন্দ্ৰীয় বাজেটত এই পৰামৰ্শৰ প্ৰতিফলন দেখিবলৈ পোৱা যাব। বাংগালুৰুত কৰ্মসংস্থাপনৰ বাবে যোৱা অসমৰ 4 যুৱকৰ মৃতদেহ আজি পুৱা বন্ধ কোঠাত উদ্ধাৰ হোৱা ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ তদন্তৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়াৰ লগতে বাংগালুৰুৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি পাৰ্থিৱ শৰীৰকেইটা ৰাজ্যলৈ উভতাই অনাৰ ব্যৱস্থা কৰিবলৈ আহান জনাইছে। মুখ্যমন্ত্ৰীয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতেও বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰিব বুলি প্ৰকাশ কৰিছে।
মই ইতিমধ্যে পুলিচক নিৰ্দেশ দিছোঁ যে বাংগালোৰৰ পুলিচ কমিশ্যনাৰৰ লগত কথা পাতিব লাগে, ঘটনাৰ তদন্তও কৰিব লাগে আৰু মৃত শৰীৰকেইটা সন্মান সহকাৰে অসমলৈ উভতাই আনিব লাগে। আৰু মই নিজেও কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ লগত আজি গধূলি এই বিষয়ে আলোচনা কৰিম।
উল্লেখযোগ্য যে আজি পুৱা বাংগালুৰুৰ এটা বন্ধ কোঠাত ঢকুৱাখানাৰ উজনি বৰ্ষামুখৰ নীৰেন্দ্ৰ নাথ টাইড, ডেক্টৰ টাইড, ধনঞ্জয় টাইড আৰু লখিমপুৰৰ নাওবৈচৰ শালমৰাৰ জয়ন্ত চিন্তেৰ মৃতদেহ উদ্ধাৰ হৈছে। অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক পঞ্চৰত্ন অধিৱেশন আজিৰে পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 4 কাৰ্যসূচীৰে অনুষ্ঠিত এই অধিৱেশনৰ অহা 3 ফেব্ৰুৱাৰীত সামৰণি পৰিব। আজি পুৱা মূল তোৰণ, মঞ্চ, অস্থায়ী কাৰ্যালয় আৰু বিভিন্ন সমন্বয় ক্ষেত্ৰ উদ্বোধন কৰা হয়। বিয়লি 3 বজাৰ পৰা শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ পৌৰহিত্যত অসম সাহিত্য সভাৰ 2025-27 কাৰ্যবৰ্ষৰ চতুৰ্থ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন অনুষ্ঠিত হৈছে। কাইলৈ পুৱা সভাৰ মূল পতাকা উত্তোলন কৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধি আৰু অসম সাহিত্য সভাৰ বিষয়ববীয়াই 118 পতাকা উত্তোলন কৰিব। দিনৰ 11 বজাত সভাপতিক লৈ এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। 12 বজাৰ পৰা সাহিত্য উৎসৱ কাৰ্যসূচী অনুষ্ঠিত হ'ব। কাইলৈ সভাৰ প্ৰথম মুকলি অধিৱেশন অনুষ্ঠিত হ'ব। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 118 জন্মবাৰ্ষিকী উপলক্ষে আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। উৰেটো জীৱন, মাটি, মানুহ তথা দেশ তথা জাতিৰ বাবে অমূল্য অৱদান আগবঢ়াই যোৱা গীতিকাৰ, সুৰকাৰ, চিত্ৰশিল্পী তথা স্বাধীনতা সংগ্ৰামী ৰাভাদেৱৰ জীৱন আদৰ্শই অসমবাসীক সদায় অনুপ্ৰাণিত কৰি আহিছে। শিল্পীগৰাকীৰ স্মৃতিত আজি তেজপুৰৰ তল গেৰেকীত থকা তেওঁৰ সমাধিস্থলত এটা বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জন্মবাৰ্ষিকী উপলক্ষে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে বিষ্ণুপ্ৰসাদ ৰাভাৰ বৰ্ণিল জীৱন পৰিক্ৰমাই জনগণক সৃষ্টি আৰু সমাজ চেতনাৰ বাণী শিকাই থৈ গৈছে। ৰাজ্যৰ সমাজ সংস্কৃতিৰ প্ৰতিটো দিশক চহকী কৰি থৈ যোৱা মহান শিল্পীগৰাকীৰ অৱদানে যুগ যুগান্তৰলৈ প্ৰতিটো প্ৰজন্মক উদ্বুদ্ধ কৰি ৰাখিব বুলি তেওঁ মন্তব্য কৰে। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত মানাহ মহোৎসৱৰ আজি নিশা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিব। বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰ প্ৰাংগণত নদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই মহোৎসৱত উদ্যানখনৰ দাঁতি কাষৰীয়া বিভিন্ন জাতি জনগোষ্ঠী বড়ো আদিবাসী গোৰ্খা সূত্ৰধৰৰ লগতে ভূটীয়াসকলৰ কৃষ্টি সংস্কৃতি খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হৈছে। পৰিবহণ আৰু জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সৰেন বড়োৱে আজি তামোলপুৰ জিলা গ্ৰামোন্নয়ন প্ৰকল্প আৰু তামোলপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ ভৱনৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে এই কাৰ্যালয় ভৱন নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ কৰা হ'ব। তেওঁ লগতে তামোলপুৰৰ উন্নয়ন ক্ষেত্ৰৰ ইতিবাচক পৰিৱেশৰ সূচনা হৈছে বুলি উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ বি পি এফৰ জ্যেষ্ঠ নেতা তথা তামোলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে জিলাখনৰ উন্নয়নৰ বাবে পদক্ষেপসমূহৰ সন্দৰ্ভত ব্যাখ্যা কৰে। আজি নিশা 8:02 আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত পদপথত আশ্ৰিত শিশুৰ সুৰক্ষা আৰু ভৱিষ্যৎ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত সক্ৰিয় শিশু অধিকাৰ কৰ্মী তথা সামাজিক বিশ্লেষক জিতু দত্ত আৰু শিশু সুৰক্ষাৰ বাবে কাম কৰি অহা সংস্থা কে আৰ ইউ 365ৰ মুৰববী ভৃগু বৰঠাকুৰে অংশগ্ৰহণ কৰিব। অনুষ্ঠানৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
বটদ্ৰৱ আৱিৰ্ভাৱ ক্ষেত্ৰ কাইলৈৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ'ব। আজি জিলা আয়ুক্ত দেৱাশী শৰ্মাই জাননীযোগে এই কথা সদৰি কৰে। বটদ্ৰৱ প্ৰকল্প আৰু আৱিৰ্ভাৱ ক্ষেত্ৰ দৰ্শনাৰ্থীৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ'ব যদিও দৰ্শনাৰ্থীসকলে কেতবোৰ নিয়ম মানি চলিব লাগিব বুলি জাননীখনত কোৱা হৈছে। দৰ্শনৰ সময় পুৱা 10:00 পৰা সন্ধিয়া 6:00 ধাৰ্য কৰা হৈছে। আৱিৰ্ভাৱ ক্ষেত্ৰত সকলো ধৰণৰ বাহনৰ প্ৰৱেশ সম্পূৰ্ণ ৰূপত নিষিদ্ধ কৰা হৈছে। যিকোনো ধৰণৰ মাদক দ্ৰব্যৰ ব্যৱহাৰ, তামোল পাণ, পাণ মছলাৰ দৰে সামগ্ৰীসমূহৰ ক্ষেত্ৰতো জাননীৰ জৰিয়তে বাধা আৰোপ কৰা হৈছে। পৰম্পৰাগত সাজপাৰ পৰিধান কৰাসকলক প্ৰৱেশত অগ্ৰাধিকাৰ দিয়া হ'ব বুলিও জাননীখনত উল্লেখ কৰা হৈছে। বটদ্ৰৱ ধাম দৰ্শন কৰোতে দৰ্শনাৰ্থীসকলক এই সকলো নিয়ম শৃংখলা বৰ্তাই ৰাখিবলৈ জিলা প্ৰশাসনে আহান জনাইছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি ধৰিত্ৰী আৱাস জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযানৰ অধীনত ধেমাজিত নিৰ্মাণ কৰা ল'ৰা আৰু ছোৱালীৰ আৱাসগৃহ উদ্বোধন কৰে। জিলাখনত 3,90,00,000 টকা ব্যয় সাপেক্ষে বিষ্ণুপুৰ টেকজুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত 50খন বিচনাযুক্ত এই আৱাস দুটা নিৰ্মাণ কৰা হৈছে। শিলচৰৰ গান্ধী মেলা খেলপথাৰত আজি 74 সংখ্যক গান্ধী মেলা আৰু প্ৰদৰ্শনী মুকলি কৰা হয়। বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায়ে মেলাখন মুকলি কৰে। মেলাত বিভিন্ন প্ৰদৰ্শনী, খাদী আৰু হস্ততাঁত সামগ্ৰীৰ বিপণীৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। আজি পি এম সূৰ্য বিজুলী যোজনা, গ্ৰীণ অৰণ্য আৰু এখন কলা প্ৰদৰ্শনী উদ্বোধন কৰা হয়। বিধায়ক দীপায়ন চক্ৰৱৰ্তীয়ে অনুষ্ঠানত উপস্থিত থাকে। অসমে 79 সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসমে কালি ঢকুৱাখনাৰ বিষ্ণুৰাম দলে ক্ৰীড়াক্ষেত্ৰত অনুষ্ঠিত গ্ৰুপেৰ এখন খেলত যোৱাবাৰৰ চেম্পিয়ন পশ্চিমবংগৰ বিৰুদ্ধে 1-1 ড্ৰ খেলে। পশ্চিমবংগই খেলখনৰ প্ৰথমাৰ্ধত আকাশ হেম্ব্ৰমৰ গোলেৰে অগ্ৰগতি লাভ কৰে। দ্বিতীয়াৰ্ধত অসমে আক্ৰমণাত্মক খেলে আৰু 83 মিনিটত এটা পেনাল্টি লাভ কৰে। অসমৰ হৈ ঋতুৰাজ মোহনে পেনাল্টিক গোললৈ ৰূপান্তৰ কৰে আৰু 1-1 সমতা স্থাপন কৰে। ইয়াৰ সুবাদত অসমে 5খন খেলৰ পৰা মুঠ 6 পইণ্ট অৰ্জন কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেল কিছু সময়ৰ পাছতে তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব। খেলখনত ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈছে। ভাৰত ইতিমধ্যে শৃংখলাত 3-1 ব্যৱধানত অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। এসময়ৰ ভ্ৰাম্যমান নাট্যজগতৰ বলিষ্ঠ অভিনেত্ৰী, শিল্পী পেঞ্চনাৰ, বজালী জিলাৰ পাটাচাৰকুচিৰ পাটা সত্ৰ নিবাসী দুলু দেৱীৰ যোৱা নিশা নিজ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 63 বছৰ। অভিনেত্ৰীগৰাকী দীৰ্ঘদিন ধৰি স্নায়ু ৰোগত আক্ৰান্ত হৈ আছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি নাওবৈচা আৰু খুমটাইত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ। পুলিন পুথাওক স্মৰণেৰে ৰাজ্যজুৰি টাই আহোমসকলৰ পৰম্পৰাগত উৎসৱ মেডাম মেফি পালন। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কাইলৈ লোকসভাত 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন। বেংগালুৰুত অসমৰ 4জন যুৱকৰ ৰহস্যজনক মৃত্যু আৰু কেৰালাৰ তিৰুৱনন্তপুৰমত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ আজি অন্তিমখন খেল। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।